দ্বিতীয় বংশাৱলী ২০ অধ্যায়। মোৱাবিয়া, অমুনিয়া আদি নানা জাতিৰ পৰা লোকসকলে ৰক্ষা পোৱা। তাৰ পাছত মোৱাবৰ সন্তানসকল, অমুনিয়াৰ সন্তানসকল আৰু তেওঁলোকৰ লগৰ কিছুমান মায়ুনিয়া লোকে জিহোচাফতৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আহিল। তেতিয়া কিছুমান লোক আহি জিহোচাফতক এই সম্বাদ দিলে বোলে, সাগৰৰ সিপাৰে থকা অৰামৰ পৰা অতিশয় অধিক লোক আপোনাৰ বিৰুদ্ধে উঠি আহিছে। চাওক, তেওঁলোক হচ্চুন তামৰত অৰ্থাৎ অইন গদিত আছে। তেতিয়া জিহোচাফতে ভয় কৰি জিহুৱাক বিচাৰিবলৈ থাৱৰ কৰিলে। তেওঁ জিহুদাৰ সকলোফালে উপবাস ঘোষণা কৰিলে। জিহুদাৰ লোকসকলে জিহুৱাৰ আগত সাহায্য যাচনা কৰিবলৈ গোট খালে। জিহুদাৰ আটাই নগৰৰ পৰা লোকসকলে জিহুৱাক বিচাৰ কৰিবলৈ আহিল। জিহোচাফতে জিহুৱাৰ গৃহৰ নতুন চোতালখনৰ আগত, জিহুদাৰ আৰু জেৰুচালেমৰ সমাজৰ আগত থিয় হ'ল। তেওঁ ক'লে, "হে আমাৰ ওপৰ পুৰুষসকলৰ ঈশ্বৰ জিহুৱা, আপুনি জানো স্বৰ্গ ঈশ্বৰ নহয়নে? আৰু আপুনিয়েই জানো জাতিসমূহৰ সকলো ৰাজ্যৰ ওপৰত শাসনকৰ্তা নহয়? আপোনাৰে হাতত শক্তি আৰু পৰাক্ৰম থকাত আপোনাৰ অহিতে কোনেও থিয় হ'ব নোৱাৰে। হে আমাৰ ঈশ্বৰ, আপুনিয়ে জানো আমাৰ প্ৰজা ইজৰাইল লোকসকলৰ আগৰ পৰা এই দেশ নিবাসীসকলক দূৰ কৰি আব্ৰাহামৰ বংশক চিৰকালৰ বাবে এই দেশ দিয়া নাই। তেওঁলোকে এই দেশত বাস কৰিছিল আৰু এই ঠাইত আপোনাৰ নামৰ বাবে এক ধৰ্মৰ ধাম সাজি লৈ কৈছিল, আমালৈ যদি অমংগল ঘটে, তৰোৱাল বা বিচাৰ, সিদ্ধ দণ্ড বা মহামাৰী বা আকালে হওক, তেতিয়া আমি এই গৃহৰ আগত আৰু আপোনাৰ আগত, কিয়নো এই গৃহত আপোনাৰ নাম আছে, থিয় হৈ সংকটৰ কালত আপোনাৰ আগত কাটৰ্তি কৰিম। তাতে আপুনি সেই বিষয়ে শুনি আমাক উদ্ধাৰ কৰিব। এতিয়া চাওক, সেই অমুনৰ আৰু মোৱাবৰ সন্তানসকল আৰু চেৰীৰ পৰ্বতীয়া লোকসকলে যেতিয়া মিছৰ দেশৰ পৰা ওলাই আহিছিল, তেতিয়া আপুনি তেওঁলোকৰ দেশত ইজৰাইলক সোমাবলৈ নিদিলে। তেতিয়া ইজৰাইলে তেওঁলোকৰ পৰা এফলীয়া হ'ল আৰু তেওঁলোকক বিনষ্ট নকৰিলে। এতিয়া চাওক, তেওঁলোকে উপকাৰৰ সলনি আমাৰ কেনে অপকাৰ কৰিছে। আপুনি যি উত্তৰাধিকাৰ আমাক দিলে, আপোনাৰ সেই উত্তৰাধিকাৰৰ পৰা তেওঁলোকে আমাক খেদাই দিবলৈ আহিছে। হে আমাৰ ঈশ্বৰ, আপুনি তেওঁলোকৰ বিচাৰ নকৰিবানে? কিয়নো আমাৰ অহিতে সেই যি অধিক অতিক্ষয় লোকসমূহ আহিছে, তেওঁলোকৰ বিৰুদ্ধে আমাৰ নিজৰ কোনো সামৰ্থ্য নাই। আমি যি কৰিব লাগিব সেই বিষয়ে নাজানো, কেৱল আপোনালৈ চাই আছো। এইদৰে শিশুসকল, মহিলাসকল আৰু তেওঁলোকৰ সন্তানসকলে সৈতে গোটেই জিহুদা জিহুৱাৰ সাক্ষাতে থিয় হ'ল। তেতিয়া সেই সমাজৰ মাজৰ মৰ্তনিয়াৰ বৃদ্ধ পৰিণাতি, জিজিয়েলৰ পৰিণাতি, বনায়াৰ নাতি, জখৰীয়ৰ পুত্ৰ জহজিয়েল নামেৰে আছফৰ বংশৰ এজন লেবিয়া লোকৰ ওপৰত জিহুৱাৰ আত্মা স্থিতি হ'ল। জহজিয়েলে ক'লে, "সেই জিহুদা, জেৰুচালেমৰ নিবাসীসকল আৰু সেই মহাৰাজ জিহোচাফত, তোমালোকে কাণ দিয়া, জিহুৱাই তোমালোকক এই কথা কৈছে, তোমালোকে সেই অতিক্ষয় অধিক লোকসমূহক দেখি ভয় নকৰিবা আৰু নিৰুৎসাহ নহবা, কিয়নো এই যুদ্ধ তোমালোকৰ নহয় কিন্তু ঈশ্বৰৰহে। তোমালোকে কাইলৈ তেওঁলোকৰ বিৰুদ্ধে নামি যাব লাগিব। চোৱা, তেওঁলোকে শিষ্যলৈ যোৱাৰ বাটেদি উঠি আহিছে। তোমালোকে জিৰুৱেল মৰুপ্ৰান্তৰ আগত উপত্যকাৰ শেষ ভাগত তেওঁলোকক পাবা। এই যুদ্ধত তোমালোকৰ যুদ্ধ কৰিবলৈ প্ৰয়োজন নহ'ব। হে জিহুদা আৰু জেৰুচালেম, তোমালোকে শাৰী পাতি থিয় দি থাকা আৰু তোমালোকে জিহুৱাৰ সৈতে জিহুৱাই কৰাৰ নিষ্ঠাৰ দেখিবা। তোমালোকে ভয় নকৰিবা, আৰু নিৰুৎসাহ নহবা, কাইলৈ তেওঁলোকৰ বিৰুদ্ধে ওলাই যোৱা, কিয়নো জিহুৱা তোমালোকৰ লগত আছে। তেতিয়া জিহুচাফতে মূৰ দুৱাই মাটিলৈ মুখ কৰি প্ৰণিপাত কৰিলে। তেতিয়া জিহুদাৰ সকলো লোক আৰু জেৰুচালেমৰ নিবাসীসকলে জিহুৱাৰ আগত উবুৰি হৈ পৰি তেওঁৰ প্ৰণিপাত কৰিলে। কহাতৰ বংশ আৰু কোৰহৰ বংশৰ লেবিয়াসকলে তেতিয়া উঠি থিয় হ'ল আৰু অতিশয় বৰ মাতেৰে ইজৰাইলৰ ঈশ্বৰ জিহুৱাৰ প্ৰশংসা কৰিলে। পাছত তেওঁলোকে ৰাতিপুৱাতে উঠি টকুৱাৰ মৰুপ্ৰান্তলৈ ওলাই গ'ল। ওলাই যোৱা সময়ত জিহুচাফতে থিয় হৈ ক'লে, হে জিহুদা আৰু জেৰুচালেমৰ নিবাসীসকল, মোলৈ কাণ দিয়া। তোমালোকে নিজ ঈশ্বৰ জিহুৱাত বিশ্বাস কৰা, তাতে তোমালোক সমৰ্থন পাবা, আৰু তেওঁ ভাববাদীসকলত বিশ্বাস কৰা, তাতে তোমালোক কৃতকাৰ্য হ'বা। তাৰ পাছত তেওঁ লোকসকলৰ সৈতে মন্ত্ৰণা কৰি ৰণলৈ সাজু হোৱাসকলৰ আগে আগে জিহুৱাৰ স্তুতি গান কৰা, কিয়নো তেওঁ দয়া চিৰকাললৈকে থাকে। এই কথা কৈ কৈ জিহুৱাৰ উদ্দেশ্যে গীত গাবলৈ আৰু পবিত্ৰ শোভাৰে জিহুৱাৰ প্ৰশংসা কৰিবলৈ কিছুমান লোকক নিযুক্ত কৰিলে। যেতিয়া তেওঁলোকে গীত গাবলৈ আৰু প্ৰশংসা কৰিবলৈ আৰম্ভ কৰিলে, তেতিয়া জিহুদাৰ বিৰুদ্ধে অহা অমুনৰ আৰু মোৱাবৰ সন্তানসকলৰ বিৰুদ্ধে জিহুৱাই গুপুত ঠাইত খাপ দি থকা শত্ৰুৰ সেনাসকলক নিযুক্ত কৰিলে। তাতে তেওঁলোক পৰাস্ত হ'ল, কিয়নো অমুনৰ আৰু মোৱাবৰ সন্তানসকলে নিঃশেষে বিনষ্ট আৰু সংহাৰ কৰিবলৈ চেৰীৰ নিবাসীসকলৰ বিৰুদ্ধে উঠি আহিছিল। যেতিয়া তেওঁলোকে চেৰীৰ নিবাসীসকলক সংহাৰ কৰি উঠিছিল, তেতিয়া তেওঁলোকে নিজৰ মাজতে ইজনে সিজনক বিনষ্ট কৰিলে। জিহুদাৰ লোকসকলে যেতিয়া মৰুপ্ৰান্তৰ পহৰী দুৰ্গলৈ আহিল, তেতিয়া তেওঁলোকে সেই ঠাইৰ পৰা সেই অতিশয় লোকসকলৰ সৈন্য দললৈ মুখ ঘূৰাই চাই দেখিলে যে তেওঁলোক মৰাহ হৈ মাটিত পৰি আছে, ৰক্ষা পোৱা এজনো নাই। তেতিয়া জিহুচাফত আৰু তেওঁ লোকসকলে তেওঁলোকৰ লোট দ্ৰব্য আনিবলৈ গৈ হৰ লগত বহুত সম্পত্তি আৰু বহুমূল্য বাখৰ পালে। তেওঁলোকে সেইবোৰ নিজৰ বাবে তেওঁলোকৰ গাৰ পৰা উলিয়াই আনিলে। তাতে ইমান ধন হ'ল যে তেওঁলোকৰ যিমান ধন কঢ়িয়াব পৰা ক্ষমতা আছিল, তাতোকৈও অধিক ধন তেওঁলোকে বৈ নিলে। সেই লোট দ্ৰব্য ইমান অধিক আছিল যে সেইবোৰ লৈ যাবলৈ তেওঁলোকৰ তিনিদিন লাগিছিল। তাৰ পাছত চতুৰ্থ দিনা তেওঁলোকে বৰাখা উপত্যকাত গোট খালে। সেই ঠাইত তেওঁলোকে জিহুৱাৰ ধন্যবাদ কৰিলে আৰু সেইকাৰণে আজিলৈকে সেই ঠাই বৰাখা উপত্যকা বুলি প্ৰখ্যাত আছে। তাৰ পাছত জিহুদা আৰু জেৰুচালেমৰ প্ৰতিজন লোকে আৰু তেওঁলোকৰ অগ্ৰগামী জিহুচাফতে আনন্দেৰে জেৰুচালেমলৈ ঘূৰি আহিবলৈ নিশ্চিত কৰিলে, কিয়নো জিহুৱাই তেওঁলোকৰ শত্ৰুবোৰৰ ওপৰত তেওঁলোকক আনন্দিত কৰিছিল। তাতে তেওঁলোকে নেবল, বীণা আৰু তুৰি বজাই জেৰুচালেমলৈ জিহুৱাৰ গৃহলৈ আহিল। জিহুৱাই ইজৰাইলৰ শত্ৰুবোৰৰ বিৰুদ্ধে যুদ্ধ কৰা কথা আন আন দেশৰ সকলো লোকে শুনি ঈশ্বৰৰ প্ৰতি ভয় পালে। এইদৰে জিহুচাফতৰ ৰাজ্য সুস্থিৰ হ'ল, কিয়নো তেওঁ ঈশ্বৰে তেওঁক চাৰিওফালে শান্তি দিছিল। জিহুচাফতে জিহুদাৰ ওপৰত ৰাজত্ব কৰিলে। তেওঁ 35 বছৰ বয়সত ৰজা হৈ জেৰুচালেমত 25 বছৰ ৰাজত্ব কৰিলে। তেওঁ মাতৃ চিলহীৰ, জীয়েক অজুবা আছিল। তেওঁৰ পিতৃ আচাৰ পথত চলিছিল আৰু তেওঁৰ পৰা নুঘূৰি জিহুৱাৰ সাক্ষাতে সদাচৰণ কৰিছিল। তথাপি পবিত্ৰ ঠাইবোৰ গুচোৱা নহ'ল আৰু তেওঁলোকে তেতিয়াও নিজৰ পূৰ্বপুৰুষসকলৰ ঈশ্বৰলৈ নিজ নিজ মন যুগুত নকৰিলে। জিহুচাফতৰ অন্যান্য গুৰুত্বপূৰ্ণ বিষয়বোৰ প্ৰথমৰে পৰা শেষলৈকে ইজৰাইলৰ ৰজাসকলৰ বুৰঞ্জীৰ লগতে হনানীৰ পুত্ৰ জেহুৰ ইতিহাস পুস্তকখনিত লিখা আছে। ইয়াৰ পাছত যিহুদাৰ ৰজা যিহোচাফতে ইজৰাইলৰ অতি দুৰাচাৰী অহজিয়া ৰজাৰ লগত যোগ দিলে। বিশেষকৈ তেওঁ সাগৰলৈ যাবৰ কাৰণে জাহাজ সজাৰ অৰ্থে তেওঁৰ লগত যোগ দিলে। তেওঁলোকে ইছিয়ন গেবৰত কেইবাখনো জাহাজ সাজিলে। তেতিয়া মাৰেছাৰ দুদাবাহুৰ পুত্ৰ ইলিয়েজৰে যিহোচাফতৰ বিৰুদ্ধে এই ভাৱবাণী প্ৰচাৰ কৰিলে। তেওঁ ক'লে, কিয়নো তুমি অহজিয়াৰ লগত যোগ দিলা, এইকাৰণে যিহুৱাই তোমাৰ কাৰ্যবোৰ ধ্বংস কৰিলে, তাতে সেই জাহাজবোৰ ভগ্ন হ'ল, যাতে তেওঁলোক অন্য দেশলৈ যাব নোৱাৰে।